এই আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই তন্ময়িতা ভৰদ্বাজ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2025-26 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰিব। নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৱা বছৰসমূহৰ দৰে এইবাৰো পৃথকে কোনো ৰেল বাজেট উত্থাপন কৰা নহয়। মূল কেন্দ্ৰীয় বাজেটতে বিত্তমন্ত্ৰী সীতাৰমণে ৰেল বিভাগৰ বাবে পৰৱৰ্তী বিত্তীয় বছৰৰ আয় ব্যয়ৰ খতিয়ান আৰু আঁচনি দাঙি ধৰিব। বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় অহা 13 ফেব্ৰুৱাৰীলৈ আৰু দ্বিতীয় পৰ্যায় 10 মাৰ্চৰ পৰা 4 এপ্ৰিললৈ অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰীয়ে আজি বাজেট দাখিল কৰি সদনত দিয়া ভাষণ আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাত দিনৰ 10:10 পৰা এই বাজেট ভাষণ প্ৰচাৰিত হ'ব। বিত্তমন্ত্ৰীৰ বাজেট ভাষণৰ পাছতে আমাৰ দিনৰ 1:40 প্ৰচাৰিত হ'বলগীয়া বাতৰি প্ৰচাৰিত হ'ব। এই পোনপটীয়া অনুষ্ঠানৰ বাবে আমাৰ আজি দুপৰীয়া 12:05 বাতৰি প্ৰচাৰিত নহয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি সংসদৰ উভয় সদনত প্ৰাক বাজেট অৰ্থনৈতিক সমীক্ষা দাখিল কৰে। এই সমীক্ষা 2025-26 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদন 6.4% হ'ব বুলি অনুমান কৰা হৈছে। তদুপৰি দেশৰ বিত্তীয় শৃংখলাও ক্ৰমাগতভাৱে বৃদ্ধি পোৱা বুলি কোৱা হৈছে। 2017-18 চনৰ তুলনাত 15 বছৰ ঊৰ্ধৰ নিবনুৱাৰ হাৰ 6%ৰ পৰা 3.2% হ্ৰাস পাইছে বুলি অৰ্থনৈতিক সমীক্ষাত কোৱা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 2025-26 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডঃ বিপুল কুমাৰ ৰাভা, ষ্টাৰ্টআপ উদ্যমী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই আজি নিশা 9:30 প্ৰচাৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে অসম ষ্টাৰ্টআপ আৰু উদ্ভাৱন নীতি 2025, অসম মহাকাশ আৰু প্ৰতিৰক্ষামূলক সামগ্ৰী উৎপাদন নীতি 2025 আৰু বায়ো E3 নীতিৰ কাৰ্যকৰী আঁচনিত অনুমোদন জনোৱা হয়। ৰাজ্যত ষ্টাৰ্টআপৰ বিকাশত পুঁজি আৰু পৰামৰ্শমূলক সমৰ্থনৰ বাবে এটা বিশেষ প্ৰশাসনিক বিভাগ সৃষ্টিত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাত 19খন জিলাৰ চাহবাগিচা অঞ্চলৰ 219টা গ্ৰাম্য পথ উন্নত কৰাৰ বাবে 234 কোটি টকাত অনুমোদন জনোৱা হয়। মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদন গ্ৰহণৰ সময়সীমা অহা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। এই পৰ্যায়ত অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে ডিজিটেল প্ৰক্ৰিয়াৰে বন্দোবস্তী, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ত স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰাঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, স্বামিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা গাঁৱৰ ভূমি বন্দোবস্তী আদি কাৰ্যসমূহ সম্পন্ন কৰা হ'ব। ইয়াৰ বাবে জনসাধাৰণে sewasetu.assam.gov.in পৰ্টেলৰ জৰিয়তে লগ ইন কৰি আধাৰ আৰু পেন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰি আবেদন কৰিব পাৰিব। জনসাধাৰণে লগতে নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰলৈ গৈও আবেদন কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে আজিৰে পৰা 10 ফেব্ৰুৱাৰীলৈ অন্ন সেৱা দিনৰ কাৰ্যসূচী হাতত লৈছে। খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে এই বিশেষ দিনকেইটাত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীৰ বাবে অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত প্ৰতিমাহে প্ৰতিটো পৰিয়াললৈ 35 কিলোগ্ৰাম বিনামূলীয়া চাউল প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ 5 কিলোগ্ৰাম চাউল প্ৰদান কৰা হ'ব। পুনেত অনুষ্ঠিত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলত কালি ভাৰতে ইংলেণ্ডক 15 ৰাণত পৰাস্ত কৰে। ভাৰত সম্প্ৰতি শৃংখলাত 3-1 আগবাঢ়ি আছে। ইংলেণ্ডে 182 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 166 ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ হৈ ৰবি বিষ্ণই আৰু হৰ্ষিত ৰাণাই 3টাকৈ উইকেট দখল কৰে। বৰুণ চক্ৰৱৰ্তীয়ে 1টা অভাৰতে হেৰি ব্ৰুক আৰু বাইড্ৰন কাৰ্চেৰ গুৰুত্বপূৰ্ণ উইকেট 2টা দখল কৰি ইংলেণ্ডৰ বেটিং লাইন পীঠস্থ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 181 ৰাণ সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াই 30টা বলত 53 ৰাণ কৰাৰ লগতে শিৱম ডুবে 37টা বলত 53 ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছাকিব মহম্মদে 3টাকৈ উইকেট দখল কৰে। শিৱম ডুবেক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়।